Ea, akakwani. Batori koisu Arup Kumar Sharmae aru mor hoite ase Arunima Goswami. Etiar pradhan batori homu hol. Pradhanmantri Narendra Modi aji video conferencing byabosthare samito asonir odhinot pray 65 lakh sampatti card bitoron kore. পশ্চিমবঙ্গের আজিকর চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধর্ষণ আর হত্যার গোচরত শিয়ালদ আদালতে সঞ্জয় রায় নামৰ অভিযুক্ত এজনক দোষী সাব্যস্ত কৰিছে। সংসদৰ বাজেট অধিৱেশন অহা 31 জানুৱাৰীত আৰম্ভ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে ICC চেম্পিয়ন্স ট্ৰফি আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15 জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে আৰু ICL ফুটবল প্ৰতিযোগিতাত কিছু সময়ৰ পাছত ঘোষিত হ'বলগীয়া এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 50,000ৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামিত্ব আঁচনিৰ অধীনত প্ৰায় 65 লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটো গ্ৰাম্য অৰ্থব্যৱস্থাৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ কয় যে স্বামিত্ব আঁচনি ৰূপায়ণ কৰাৰ পাছৰে পৰা বিগত 5 বছৰত 2,25,00,000ৰ অধিক সম্পত্তিৰ নথি জাৰি কৰা হৈছে। সঠিক সম্পত্তিৰ নথিৰ অভাৱক এক প্ৰকাৰৰ বৃহৎ সমস্যা আখ্যা দি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত বিভিন্ন বিবাদৰ সৃষ্টি হয়। তেওঁ কয় যে সম্পত্তিৰ সঠিক নথিয়ে বেংকৰ পৰা ঋণ লাভৰ পথ প্ৰশস্ত কৰে আৰু দখলৰ সমস্যা দূৰ কৰাত সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পত্তিৰ নথিৰ ফলত দেশত 100,00,000 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ দ্বাৰ মুকলি হ'ব আৰু ইয়াৰ ফলত জনসাধাৰণৰ অৰ্থনৈতিক সবলীকৰণৰ পথ সুচল হৈ উঠিব। স্বামিত্ব আঁচনি গ্ৰামাঞ্চলৰ অৰ্থব্যৱস্থাৰ বাবে উন্নয়নৰ মূল স্তম্ভৰূপে পৰিগণিত হ'ব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ভূমিলেখাৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম কৰি আছে আৰু বৰ্তমানলৈকে 23 কোটি ভূ আধাৰ নম্বৰ প্ৰদান কৰা হৈছে। বিগত 7-8 বছৰত ভূমিলেখাৰ 98% ডিজিটেল ৰূপ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভূমিৰ অধিকাৰ লাভ কৰাৰ ফলত গাঁও পঞ্চায়তসমূহৰ বিভিন্ন সমস্যা সমাধান হ'ব আৰু সেইসমূহ আৰ্থিকভাৱে সবল হৈ উঠিব। তেওঁ কয় যে মহিলাসকলে উন্নত ভাৰত নিৰ্মাণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে মহিলাসকলৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰি আহিছে আৰু মহিলাসকলক কেন্দ্ৰত ৰাখিয়ে চৰকাৰে গুৰুত্বপূৰ্ণ আঁচনিসমূহ যুগুতাই উলিয়াইছে। অত্যাধুনিক ড্ৰোন প্ৰযুক্তিৰে জৰীপ চলাই পৰিয়ালসমূহক ভূমি অধিকাৰৰ নথি প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে 2020 চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনে সম্পত্তিক মুদ্ৰালৈ ৰূপান্তৰ কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভৰ পথ সুগম কৰি তোলে। ইয়াৰ উপৰি সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰাত সহায় কৰে আৰু গ্ৰামাঞ্চলত সম্পত্তিৰ মূল্যায়ন তথা সম্পত্তি কৰ সংগ্ৰহ সুচল কৰি তোলে। বৰ্তমানলৈকে 13,17,000ৰ অধিক গাঁৱৰ ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে আৰু এই সংখ্যা নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় 92%। আঁচনিখনৰ অধীনত এতিয়ালৈকে 1,53,000ৰ অধিক গাঁৱৰ বাবে প্ৰায় 2,25,00,000 সম্পত্তি কাৰ্ড প্ৰস্তুত কৰি উলিওৱা হৈছে। পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলতো ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে। পশ্চিমবংগৰ আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত ৰাজ্যখনৰ শিয়ালদ আদালতে সঞ্জয় ৰায় নামৰ অভিযুক্তজনক দোষী সাব্যস্ত কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি 20 জানুৱাৰীত গ্ৰহণ কৰা হ'ব। সেইদিনা আদালতে শাস্তিৰ পৰিণাম সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে। অনুসন্ধানকাৰী সংস্থা CBIয়ে দাখিল কৰা তথ্য প্ৰমাণে এই ঘটনাত সঞ্জয় ৰায়ক দোষী বুলি প্ৰমাণ কৰা কথা ন্যায়িক দণ্ডাধীশগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 9 আগষ্টত আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা বক্তৃতা কক্ষৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ অভিযোগত যোৱা 10 আগষ্টত কলকাতা আৰক্ষীয়ে সঞ্জয় ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল। পাছলৈ তেওঁক CBIক গতাই দিয়া হয় আৰু CBIয়ে এই গোচৰত সঞ্জয় ৰায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। যোৱা বছৰৰ 8 আগষ্টৰ মাজনিশা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। সংসদৰ বাজেট অধিৱেশন অহা 31 জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম ভাগ 31 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় ভাগ 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাছিয়াই যোৱা নিশা ইউক্ৰেইনৰ কিভত চলোৱা বিমান আক্ৰমণত কমেও 3 লোকে প্ৰাণ হেৰুৱায়। ইউক্ৰেইনৰ বিষয়াসকলে প্ৰকাশ কৰা মতে এই আক্ৰমণত এটা মেট্ৰ ষ্টেচন আৰু পানীৰ পাইপৰো ক্ষতি হয়। তেওঁলোকে প্ৰকাশ কৰা মতে ৰাছিয়াৰ বাহিনীসমূহে প্ৰথমতে ড্ৰোনেৰে আৰু পাছত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়াই নিক্ষেপ কৰা 39 ড্ৰোনৰ ভিতৰত 24 আৰু 4 ক্ষেপণাস্ত্ৰৰ 2 ধ্বংস কৰা বুলি দাবী কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত 40 ভকত বৈষ্ণৱৰ এটা দল আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভ মেলাত নামঘৰ, মণিকূট আৰু ৰাঙলীচৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত বৈষ্ণৱৰ এই দলটোৱে ভাগৱত পাঠ, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য আৰু নাম প্ৰসংগ পৰিৱেশন কৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে ICC চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15 ভাৰতীয় দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ শামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্ৰীত বুমৰাকো চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলৰ বাকী সদস্যসকলৰ ভিতৰত আছে উপ অধিনায়ক শুভমন গিল, বিৰাট কোহলি, অক্ষৰ পেটেল, অৰ্জদীপ সিং, ৰবীন্দ্ৰ জাদেজা, উইকেট কিপাৰ ঋষভ পণ্ট, ৱাশ্বিংটন সুন্দৰ, KL ৰাহুল, হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল। হৰ্ষিত ৰাণাক সংৰক্ষিত খেলুৱৈ হিচাপে ৰখা হৈছে। ভাৰতে 19 আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে 6, 9, আৰু 12 ইংলেণ্ডৰ বিৰুদ্ধে 3 এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতক চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ এত স্থান দিয়া হৈছে আৰু দলটোৱে 20 বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। ভাৰত 23 পাকিস্তান আৰু 2 নিউজিলেণ্ডৰ সন্মুখীন হ'ব। ভাৰত আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEয়ে ICC চেম্পিয়নছ ট্ৰফীৰ এইবাৰৰ 9 সংস্কৰণৰ আয়োজন কৰিছে যদিও ভাৰতৰ আটাইকেইখন খেল ডুবাইত খেলোৱা হ'ব। পাকিস্তান আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ UAEয়ে ICC চেম্পিয়নছ ট্ৰফীৰ এইবাৰৰ 9 সংস্কৰণৰ আয়োজন কৰিছে যদিও ভাৰতৰ আটাইকেইখন খেল ডুবাইত খেলোৱা হ'ব। ISL ফুটবল প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শেহতীয়া 3 খেলত ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আজিৰ খেলখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 24 তালিকাৰ 5 স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টাৰ্ছৰ মাজত ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত খেলখন অমীমাংসিত হৈছিল। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত সোমবাৰে নিশা 9:30 পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে হোৱাটছএপ যোগে 9289-94044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে স্বামিত্ব আঁচনিৰ অধীনত প্ৰায় 65 লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। পশ্চিমবংগৰ আৰ্জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত শিয়ালদহ আদালতে সঞ্জয় ৰায় নামৰ অভিযুক্তজনক দোষী সাব্যস্ত কৰিছে। সংসদৰ বাজেট অধিৱেশন অহা 31 আৰম্ভ হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে ICC চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15 ভাৰতীয় দল ঘোষণা কৰিছে। আৰু ISL ফুটবল প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কোচিত হ'বলগীয়া এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 শুনিবলৈ পাব।